এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ সত্ৰ নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভৱ তিথি পালন, নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিকছ সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তীৱতৰ, ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু দেশজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক তিৰুভৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পবিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা 6 ছেপ্টেম্বৰৰ পৰা আয়োজিত গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সভা অনুষ্ঠিত হয়। তিৰুভৱ তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবনহাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰে। এই উপলক্ষে বৃন্দাবনহাটীৰ হাতীয়াৰ ঘৰৰ পৰা ওজাপালি গায়ন বায়ন নাম কীৰ্তনীয়া দলে সত্ৰীয়া পৰম্পৰা অনুসৰি শোভাযাত্ৰা কৰি তেল, নিমখ, ঔটেঙা, চাউল, কোমোৰা আদি কৰভাৰ প্ৰদান কৰে। একেদৰে পাটবয়সী থানতো এই তিথি পালন কৰা হৈছে। বৰপেটা সত্ৰত তিথি পালন সন্দৰ্ভত এয়া সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাস।
হয়, সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে 7 দিন ধৰি মহোৎসৱ পালন কৰা হয়। যোৱা একাদশীৰ দিনাখন কীৰ্তন স্থাপনা কৰা হৈছিল আৰু আজি সভা। এই সম্পূৰ্ণ 7 দিন আজি সম্পূৰ্ণ হ'ল আৰু ইয়াতে সম্পূৰ্ণ হোৱা নাই। গোটেই 7 দিন ধৰি আমাৰ দিনে নিশাই তাল জুতি নপৰাকৈ আমাৰ তাল ঢুকি থকা হয় আৰু প্ৰথম দিনা আৰম্ভণিৰ পৰা আজি সভা বুলি কোৱা হয়। যোৱাকালি গন্ধ গৈছে আৰু সভাৰ দিনাখন সাধাৰণতে আমাৰ সত্ৰীয়া পৰম্পৰা ৰীতি অনুসাৰে দুটা যুগল গোৱা হয়, 13 নম্বৰ 14 নম্বৰ নামচন্দ্ৰ হৰণ চন্দ্ৰৰ। তাৰপাছতে পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পৰা এই নামঘোষাৰ পৰা এই পদখিনি গোৱা হয়। ঘোষা হিচাপে প্ৰসংগৰ সামৰণি পৰিব, সামৰণিৰ পিছত সংস্কৃত ভাগৱত পাঠ হ'ব, অসমীয়া ভাগৱত পাঠ হ'ব। তাৰপাছত সেৱাৰ কীৰ্তন, গায়ন বায়নে সেৱাৰ কীৰ্তন কৰিব। সন্ধিয়া বৃন্দাবন হাতীৰ পৰা কৰভাৰ প্ৰদান কৰা হ'ব। আমাৰ যি 22খন হাতী আছে, 22খন হাতীৰ বিভিন্ন হাতীয়ে বিভিন্ন আমাৰ কীৰ্তন মহোৎসৱত কৰভাৰ প্ৰদান কৰে। তেনেধৰণে বৃন্দাবন হাতীয়ে এই পূৰ্ব পৰম্পৰা অনুসৰি বৃন্দাবন হাতীয়ে এই কৰভাৰখন প্ৰদান কৰি আছে। এইবেলিও বৃন্দাবন হাতীয়ে কৰভাৰ প্ৰদান কৰিব।
গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা সত্ৰতো আজি তিৰুভৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে নাম কীৰ্তন, প্ৰসংগ আদি অনুষ্ঠিত হৈছে। মাজুলীতো আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথি উপলক্ষে সত্ৰ নামঘৰসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300 নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম কীৰ্তনৰ অমীয়া ধ্বনিৰে আকাশ বতাহ মুখৰ হৈ পৰিছে। গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো মহাপুৰুষজনাৰ তিৰুভৱ তিথি উপলক্ষে অগণন ভক্তৰ আগমন ঘটিছে। বৰাক উপত্যকাতো আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভৱ তিথি উপলক্ষে ভক্তসকলে ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰে। শ্ৰীভূমি জিলাৰ বৰগুলৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত আজি এই উপলক্ষে নাম প্ৰসংগ আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি গুৰুজনাৰ তিৰুভৱ তিথি পালন কৰা হয়। গোৱালপাৰাৰ বগুৱানৰ শ্ৰী শ্ৰী হাতী সত্ৰ আৰু শ্ৰী শ্ৰী শ্যামৰাই সত্ৰত গুৰুজনাৰ তিৰুভৱ তিথি পালন কৰা হৈছে। বজালী জিলাৰ ভৱানীপুৰ সত্ৰতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথি উপলক্ষে কীৰ্তন মহোৎসৱ অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ বকুৰ চমৰীয়া সত্ৰ, শুৱালকুছিৰ শ্ৰী ঈশ্বৰ হাতী সত্ৰৰ লগতে প্ৰতিখন সত্ৰ নামঘৰত আধ্যামিক ৰীতি নীতিৰে তিৰুভৱ তিথি পালন কৰা হৈছে। হাতী সত্ৰত 7দিনীয়াকৈ এই তিথি পালন কৰা হৈছে। এই উপলক্ষে ভকত আৰু আয়তীসকলে নাম প্ৰসংগ পৰিৱেশন কৰিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰুভৱ তিথি পালন কৰা হয়। হোজাই আৰু বিশ্বনাথ জিলাৰ বিভিন্ন নামঘৰ, শিক্ষানুষ্ঠানসমূহত মহাপুৰুষজনাৰ তিৰুভৱ তিথি পালন কৰা হৈছে। গহপুৰৰ কামদেৱাল সত্ৰ পুৱাৰে পৰাই নাম প্ৰসংগৰে মুখৰ হৈ উঠিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিকছ সন্মিলন অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টাদশ ব্ৰিকছ সন্মিলন আনুষ্ঠানিকভাৱে মুকলি কৰে। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ব্ৰাজিল, চীন, ইথিঅপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAEকে ধৰি 11খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে ব্ৰিকছ সন্মিলনত অংশ লৈছে। ব্ৰিকছ সন্মিলন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সন্মিলনৰ বাবে উপস্থিত হোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো দেশৰ নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি জনসাধাৰণৰ কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ গতিবিধি তীব্ৰতৰ হৈ উঠিছে। বিজেপিয়ে উপ নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। এ আই ইউ ডি এফেও ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব দিছে। কংগ্ৰেছে সমষ্টিটোৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই উদ্দেশ্যে আজি গুৱাহাটীত থকা ৰাজীৱ ভৱনত অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা অখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলৰ উপস্থিতিত দলৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবাঘেলে উপ নিৰ্বাচনৰ বাবে শীঘ্ৰে প্ৰাৰ্থী চূড়ান্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে।
प्रदेश कांग्रेस कमेटी में राजीव भवन में लगातार बैठकें हो रही है। पहली बार जनरल सेक्रेटरी इंचार्ज के रूप में आया हूं तो पॉलिटिकल अफेयर कमेटी की बैठक हुई है, वाइस प्रेसिडेंट की बैठक हुई है और प्रदेश इलेक्शन कमेटी की बैठक तीनों संयुक्त रूप से हुआ है और सभी लोगों ने सभी हमारे वरिष्ठ नेताओं ने अपने विचार रखे और अभी हमारे विधायक दल की बैठक होगी तो लगातार ये बैठक का दौर चल रहा है और खासकर अभी नौगांव जो उपचुनाव है और सिलचर में जो चुनाव हो रहे हैं इसके बारे में भी चर्चा हुई है और रणनीति के मामले में वहां के जो ऑब्जर्वर जो नियुक्त किए हैं प्रदेश कांग्रेस कमेटी की ओर से उनके साथ भी हमारी बैठक होगी। बैठक होगी, पॉलिटिकल अफेयर कमेटी की बैठक हो गई, प्रदेश इलेक्शन कमेटी की बैठक भी हो गई और अभी हमारे ऑब्जर्वर लोगों की मीटिंग होगी। उसके बाद ये नाम हम जितने भी आवेदन आए हैं उनको हम रिकमेंड के साथ ये ICC भेजेंगे।
অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হয়। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হয়। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। দক্ষিণ শালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব তানভীৰ ইক্ৰাম হাজৰিকাই প্ৰকাশ কৰা মতে লোক আদালতৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ প্ৰাক মোকৰ্দমা পৰ্যায়ৰ 297টা গোচৰৰ 29টা আৰু বিচাৰাধীন 297টা গোচৰৰ 199টা নিষ্পত্তি কৰা হয়। একেদৰে বেংক ৰিকভাৰী গোচৰৰ 1638টাৰ ভিতৰত 97টা নিষ্পত্তি কৰা হয় আৰু এনে গোচৰৰ জৰিয়তে 12,32,318 টকা আদায় কৰা হয়। ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে জিলাখনৰ বিদ্যুৎ বিল সংক্ৰান্তীয় 148টাৰ ভিতৰত 94টা গোচৰ নিষ্পত্তি কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দায়িত্বশীল নাগৰিকত্ব, সংবিধানৰ প্ৰতি সন্মান, ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতাৰ সুৰক্ষা আৰু দেশৰ গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি দৃঢ় সংকল্পবদ্ধতাৰ মাজেৰে দেশপ্ৰেম পৰিস্ফুট হয় বুলি প্ৰকাশ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, NCCৰ ৰাষ্ট্ৰীয় সুৰক্ষা সজাগতা আৰু NCCৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা অকল দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰখাতে সীমাবদ্ধ নহয়। চাইবাৰ সুৰক্ষা, অৰ্থনৈতিক আৰু শক্তি সুৰক্ষা, দুৰ্যোগ প্ৰশমনৰ প্ৰস্তুতি, সামাজিক সদ্ভাৱ আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা সাঙুৰি এয়া প্ৰতিগৰাকী নাগৰিকৰ যৌথ দায়িত্ব বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, NCCৰ চৰিত্ৰ গঠন আৰু ৰাষ্ট্ৰ গঠনৰ শক্তিশালী আহিলা বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে শিক্ষাৰ্থী বাহিনীৰ সদস্যসকলৰ অনুশাসন, নেতৃত্ব, সাহস আৰু সেৱাৰ মনোভাৱে যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ প্ৰগতি আৰু সুৰক্ষাৰ ক্ষেত্ৰত অৰ্থবহ অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰে। তেওঁ লগতে NCCৰ প্ৰাক্তন সদস্যসকলক যুৱ প্ৰজন্মৰ পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিবলৈ আৰু সমূহীয়া সেৱা তথা ৰাজহুৱা সজাগতাৰ বিষয়টোৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিবলৈ আহান জনায়। শোণিতপুৰ জিলাৰ টুবুকিজাৰত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 5 জন লোকৰ মৃত্যু হয়। তেজপুৰ অভিমুখে আহি থকা এখন তীব্ৰবেগী ট্ৰাকে বিপৰীত দিশৰ পৰা অহা ইক' ভান এখনত খুন্দা মৰাৰ ফলত ইক' ভানখন দ খাৱৈত বাগৰি পৰাত দুৰ্ঘটনাটো সংঘটিত হয়। নিহত লোককেইজন সঞ্জয় মেচ, লাতুমণি বৰা, প্ৰাঞ্জল বনিয়া, হৰবিন্দ হাজোৱাৰী আৰু নয়ন স্বৰ্গীয়াৰী বুলি চিনাক্ত কৰা হৈছে। অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আজি জলাতংগ ৰোগৰ প্ৰতিষেধক অভিযান আৰম্ভ কৰা হয়। ডিব্ৰুগড় পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত পশু কল্যাণমূলক বেচৰকাৰী সংস্থাৰ স্বেচ্ছাসেৱকসকলে এই অভিযান আৰম্ভ কৰে। উল্লেখযোগ্য যে পূৰ্বেও 70টাৰো অধিক কুকুৰক প্ৰতিষেধক প্ৰদান কৰাৰ পাছত আজি অসম চিকিৎসা মহাবিদ্যালয় চৌহদৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত কমেও 20টা কুকুৰক এই প্ৰতিষেধক দিয়া হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ সত্ৰ নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভাৱ তিথি পালন। নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিক্স সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তীব্ৰতৰ। ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু দেশজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।